আমোজ ভাববাদী পুস্তক দুই অধ্যায় মোৱাবৰ দণ্ড। যিহুৱাই এই কথা কৈছে, মোৱাবৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো সি ইদুমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম, সেয়ে কৰিয়োটৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। যুদ্ধৰ ধ্বনি আৰু ভীষণ হিঙাৰ শব্দৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ'ব। মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্তাক উচ্ছন্ন কৰিম আৰু তেওঁলোকৰ লগত সকলো অধিকাৰীবোৰকো বধ কৰিম। যিহুদাৰ দণ্ড। যিহুৱাই এই কথা কৈছে, যিহুদাৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো তেওঁলোকে যিহুৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, তেওঁ বিধিবোৰ পালন নকৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ'ল। সেইবাবে মই যিহুদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে জেৰুচালেমৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। ইজৰাইলৰ দণ্ড। যিহুৱাই এই কথা কৈছে, ইজৰাইলৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্ৰী কৰে। তেওঁলোকে দৰিদ্ৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্ৰই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে। তেওঁলোক প্ৰত্যেক যজ্ঞবেদীৰ কাষত বন্ধকত লোৱা কাপোৰ ওপৰত হুৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্ৰাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে। ইমূৰীয়াসকল যদিও এৰজ গছৰ নিচিনা ওখ আৰু আল্লুন গছৰ নিচিনা শক্তিশালী আছিল, তথাপিও তেওঁলোকৰ সন্মুখতে মই সেই ইমূৰীয়া লোকক ধ্বংস কৰিলোঁ। মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ। সেই ইমূৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়ে মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি 40 বছৰলৈকে মৰুপ্ৰান্তত লৈ ফুৰালোঁ। হে ইজৰাইলবাসী, মই যে তোমালোকৰ সন্তানসকলৰ মাজৰ কোনোক ভাববাদী আৰু যুৱসকলৰ মাজৰ কোনোক নাচৰীয় হিচাপে বাছি ললোঁ, এই কথা জানো সত্য নহয়, যিহুৱাই ইয়াকে কৈছে। কিন্তু তোমালোকে সেই নাচৰীয়াসকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাববাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিক্ষেপ কৰিলা। চোৱা, শস্য ভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুৰি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুৰি কৰিম। সেই কালত দ্ৰুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱা উপায় নাথাকিব। বলৱানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্ৰমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব। ধনুৰ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব, বেগী দৌৰবিদজনে পলাব নোৱাৰিব, এনেকি অশ্বাৰোহীয়েও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব। যোদ্ধাসকলৰ মাজৰ অতি হাঁহিয়াল লোকেও সেইদিনা উলংগ হৈ পলাই যাব। ইয়াক যিহুৱাই কৈছে।